ইয়া আকাশবাণী। বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে আৰু মোৰ সৈতে আছে অংকুৰ জ্যোতি শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে 2035 চনৰ ভিতৰত ভাৰতৰ নিজা মহাকাশ ষ্টেচন হ'ব বুলি আশা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য এছিয়াক ভিত্তি হিচাপে লৈ ৰাজ কাপুৰৰ বিষয়ে এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ কাপুৰ পৰিয়ালৰ প্ৰতি আহ্বান জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত UAEৰ উপ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী শ্বেখ আব্দুল্লা বিন জায়েদ আল নাহিয়ানৰ সৈতে কৌশলগত আলোচনাত মিলিত হ'ব। আফগানিস্তানৰ কাবুলত কালি সংঘটিত আত্মঘাতী বোমা আক্ৰমণত দেশখনৰ শৰণাৰ্থী বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী খলিল ৰহমান হাক্কানি নিহত হয় আৰু আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচন ফিফাই স্পেইন, পৰ্টুগাল আৰু মৰক্কোই যৌথভাৱে 2030 বৰ্ষৰ বিশ্বকাপ আয়োজন কৰিব বুলি ঘোষণা কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে 2035 চনৰ ভিতৰত ভাৰতৰ নিজা মহাকাশ ষ্টেচন হ'ব আৰু 2040 চনৰ ভিতৰত এগৰাকী ভাৰতীয় চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব বুলি আশা প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি বিজ্ঞান মন্ত্ৰালয়ৰ সাফল্য সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি ডঃ সিঙে কয় যে চৰকাৰে সূচনা কৰা মহাকাশ সংস্কাৰে মহাকাশ ক্ষেত্ৰৰ অপাৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। তেওঁ কয় যে বৰ্তমানলৈকে ভাৰতৰ পৰা 432 বিদেশী কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে আৰু ইয়াৰ প্ৰায় 90% বিগত 10 বছৰত সম্পন্ন কৰা হৈছে। বিজ্ঞানৰ প্ৰতি চৰকাৰৰ বহুমুখী দৃষ্টিভংগীৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দেশে বিভিন্ন ক্ষেত্ৰত বিজ্ঞানৰ প্ৰয়োগেৰে জৈৱ প্ৰযুক্তি, জৈৱ অৰ্থব্যৱস্থা, ভূস্থানী কাৰ্যসূচী, প্ৰতিৰক্ষা আৰু কৃষিখণ্ডত ব্যাপক প্ৰগতি লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 14 ডিচেম্বৰত উদযাপন কৰিবলগীয়া কিংবদন্তী চলচ্চিত্ৰ নিৰ্মাতা তথা অভিনেতা ৰাজ কাপুৰৰ জন্ম শতবাৰ্ষিকীৰ পূৰ্বে কালি নতুন দিল্লীত তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰে। সাক্ষাৎকালত শ্ৰীমোদীয়ে প্ৰসিদ্ধ অভিনেতাগৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ স্মৰণ কৰে। প্ৰয়াত কাপুৰৰ পৰিয়ালে অভিনেতাগৰাকীৰ স্মৃতিত কাইলৈৰ পৰা 15 ডিচেম্বৰলৈ দেশৰ 40খন চহৰত আয়োজিত ৰাজ কাপুৰ চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰধানমন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনায়। শ্ৰীমোদীয়ে সাক্ষাৎকালত চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা অৱদানৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কাপুৰ পৰিয়ালক বিশেষকৈ মধ্য এছিয়াক ভিত্তি হিচাপে লৈ এতিয়াও দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰখা ৰাজ কাপুৰৰ বিষয়ে এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ আহ্বান জনায়। শ্ৰীমোদীয়ে লগতে কয় যে ৰাজ কাপুৰে তেওঁলোকৰ জীৱনতো প্ৰভাৱ পেলাইছিল। মধ্য এছিয়াত ভাৰতীয় চলচ্চিত্ৰৰ বিশাল সম্ভাৱনা আছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে ভাৰতীয় চলচ্চিত্ৰক মধ্য এছিয়াৰ নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ প্ৰচেষ্টা চলাব লাগিব। ভাৰতীয় চলচ্চিত্ৰক মধ্য এছিয়াৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত যোগসূত্ৰ হিচাপে কাম কৰিব পৰা এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ তেওঁ কাপুৰ পৰিয়ালক আহ্বান জনায়। কেন্দ্ৰীয় চৰকাৰে অহা বছৰৰ 31 মাৰ্চলৈকে প্ৰযোজ্য ঘেঁহুৰ মজুতৰ সীমা সংশোধন কৰাৰ সিদ্ধান্ত লৈছে। সামগ্ৰিক খাদ্য সুৰক্ষা পৰিচালনাৰ বাবে আৰু অসাধু ব্যৱসায়ীক ৰোধ কৰিবলৈ কেন্দ্ৰই ব্যৱসায়ী, পাইকাৰী বিক্ৰেতা, খুচুৰা বিক্ৰেতা, দেশৰ বিভিন্ন প্ৰান্তত বিপণী থকা বৃহৎ খুচুৰা বিক্ৰেতা আৰু সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ খাদ্য প্ৰসংস্কৰণৰ সৈতে জড়িতসকলৰ মাজত ঘেঁহুৰ মজুতৰ সীমা নিৰ্ধাৰণ কৰিছে। ব্যৱসায়ী আৰু পাইকাৰী বিক্ৰেতাৰ বাবে ঘেঁহুৰ মজুতৰ সীমা 2000 মেট্ৰিক টনৰ পৰা 1000 মেট্ৰিক টনলৈ হ্ৰাস কৰাৰ বিপৰীতে খুচুৰা বিক্ৰেতাসকলৰ বাবে প্ৰতি বিপণীৰ বাবদ এই সীমা 10 মেট্ৰিক টনৰ পৰা 5 মেট্ৰিক টনলৈ হ্ৰাস কৰা হৈছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে এক বিবৃতিত কৈছে যে দেশত ঘেঁহুৰ যথেষ্ট উপলব্ধতা আছে। চৰকাৰে ঘেঁহুৰ দাম নিৰন্তৰভাৱে নিৰীক্ষণ কৰে আৰু গ্ৰাহকৰ বাবে মূল্যৰ স্থিৰতা নিশ্চিত কৰিবলৈ হস্তক্ষেপ কৰে। ঘেঁহু মজুত কৰা সকলো অংশীদাৰে ঘেঁহুৰ মজুত সীমা পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব আৰু প্ৰতি শুকুৰবাৰে নিজৰ মজুতৰ অৱস্থা আপডেট কৰিব লাগিব। লোকসভাৰ সাংসদ জগদম্বিকা পালৰ অধ্যক্ষতাত কালি ৱাকফ সংশোধনী বিধেয়ক 2024 বিষয়ক যুটীয়া সংসদীয় কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত কমিটীখনে ৱাকফ সংশোধনী বিধেয়ক 2024ৰ বিষয়ে দাৰুল উলুম দেওবন্দৰ মতামত আৰু দিহা পৰামৰ্শ গ্ৰহণ কৰে। এই যুটীয়া সংসদীয় কমিটীখনত লোকসভাৰ 21 গৰাকী আৰু ৰাজ্যসভাৰ 10 গৰাকী সদস্য আছে। ইয়াৰ ভিতৰত বিৰোধী পক্ষৰ 13 গৰাকী সদস্যও আছে। ৰাজহুৱা খণ্ডৰ বেংকসমূহকে ধৰি ভাৰতৰ বেংকিং খণ্ডই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত নতুন উল্লেখনীয় মাত্ৰা লাভ কৰিছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। নাগৰিক কেন্দ্ৰিক প্ৰশাসন মোদী চৰকাৰৰ প্ৰধান নীতি বুলি বিত্তমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰিছে। ৰাজহুৱা খণ্ডৰ বেংকসমূহ প্ৰবঞ্চকৰ বাবে সীমাহীন উৎস হিচাপে ব্যৱহাৰ হৈ আছে বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা অভিযোগক মন্ত্ৰীগৰাকীয়ে সমালোচনা কৰে। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অংকুৰ জ্যোতি শৰ্মাৰ পৰা।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে আজি নতুন দিল্লীত সংযুক্ত আৰব আমিৰীৰ ৰাষ্ট্ৰ ইউ এ ইৰ উপ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী শ্বেখ আব্দুল্লা বিন জায়েদ অল নাহিয়ানৰ সৈতে কৌশলগত আলোচনাত মিলিত হ'ব। অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে বিয়লিৰ ভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। শ্ৰীনাহিয়ান ভাৰত ইউ এ ই যুটীয়া আয়োগৰ পঞ্চদশ বৈঠক আৰু চতুৰ্থ কৌশলগত আলোচনাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কালি নতুন দিল্লীত উপস্থিত হয়। ইউ এ ইৰ নেতাগৰাকীক আদৰণি জনাই বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে সামাজিক মাধ্যম এক্সযোগে কয় যে এই ভ্ৰমণে ভাৰত আৰু ইউ এ ইৰ মাজত বহুমুখী সৰ্বাত্মক কৌশলগত সহযোগিতা অধিক সুদৃঢ় কৰিব। আমাৰ সংবাদদাতাই জনাইছে যে ভাৰত আৰু ইউ এ ইৰ মাজত প্ৰাচীন কালৰে পৰা বাণিজ্যিক সম্পৰ্ক আছে। 2022-23 বিত্তীয় বৰ্ষত ইউ এ ই ভাৰতত চতুৰ্থ সৰ্ববৃহৎ প্ৰত্যক্ষ বিদেশী বিনিয়োগ কৰা দেশ আছিল। দেশখনে ভাৰতৰ আন্তঃগাঁথনি খণ্ডত $7,500 কোটি বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। পূব এছিয়াৰ ৰাষ্ট্ৰখনত 35 লাখৰো অধিক ভাৰতীয় নাগৰিকে বাস কৰে আৰু ইউ এ ইৰ লোকসকল ভাৰতীয় সংস্কৃতিৰ সৈতে ভালদৰে পৰিচিত আৰু ইয়াৰ প্ৰতি সংবেদনশীল। আফগানিস্তানৰ কাবুলত শৰণাৰ্থী বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী খলিল ৰহমান হাক্কানি তেওঁৰ কাৰ্যালয়ৰ ভিতৰত কালি আত্মঘাতী বোমাৰু আক্ৰমণত নিহত হয়। মন্ত্ৰীগৰাকীয়ে কাৰ্যালয়ত ব্যস্ত হৈ থাকোঁতেই ভ্ৰমণকাৰীৰ ৰূপত আত্মঘাতী বোমাৰীজনে বোমাটো সক্ৰিয় কৰাৰ লগে লগে তেওঁৰ মৃত্যু হয়। এই বিস্ফোৰণত আন 6 জন লোকো নিহত হয়। কোনো লোক বা সংগঠনে এই আক্ৰমণৰ দায়িত্ব এতিয়ালৈকে স্বীকাৰ কৰা নাই। অভ্যন্তৰীণ মন্ত্ৰালয়ে হাক্কানিৰ মৃত্যুক তালিবানসকলে আইছিছ উগ্ৰপন্থীক বুজাবলৈ ব্যৱহাৰ কৰা খাৱাৰিজসকলৰ দ্বাৰা সংঘটিত হিংসাত্মক আক্ৰমণ বুলি অভিহিত কৰিছে। ইনষ্টাগ্ৰাম, ফেচবুক আৰু হোৱাটছএপকে ধৰি মেটাৰ সামাজিক মাধ্যমৰ এপসমূহ যোৱা নিশা কিছু সময়ৰ বাবে ব্যৱহাৰ কৰাত বিশ্বব্যাপী অসুবিধাৰ সৃষ্টি হয় বুলি কোম্পানীটোৱে নিশ্চিত কৰে। কোম্পানীটোৱে এতিয়ালৈকে ইয়াৰ সবিশেষ প্ৰকাশ কৰা নাই। আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচন ফিফাই স্পেইন, পৰ্তুগাল আৰু মৰক্কোৱে যৌথভাৱে 2030 বৰ্ষৰ বিশ্বকাপ আয়োজন কৰিব বুলি ঘোষণা কৰিছে। বিশ্বকাপত 100 সংখ্যক বাৰ্ষিকী উদযাপনৰ উদ্দেশ্যে 2030 চনত আৰ্জেণ্টিনা, পাৰাগুৱে আৰু উৰুগুৱেৰ 100সংখ্যক খেল খেলোৱা হ'ব। সংস্থাটোৱে লগতে 2036 বৰ্ষত ছৌদি আৰৱে পুৰুষৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আয়োজন কৰিব বুলি প্ৰকাশ কৰিছে। ছৌদি আৰৱে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ আয়োজনৰ দায়িত্ব লাভ কৰিছে আৰু 2036 চনত দ্বিতীয়বাৰৰ বাবে মধ্যপ্ৰাচ্যত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ভাৰত আজি মাস্কাটত চলি থকা মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত লীগ পৰ্যায়ৰ চতুৰ্থ তথা অন্তিমখন খেলত থাইলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত কালি লীগ পৰ্যায়ৰ নিজৰ তৃতীয়খন খেলত চীনৰ বিৰুদ্ধে 2-1 গ'লৰ ব্যৱধান পৰাস্ত হয়। এই জয়ৰ সুবাদত চীনে 9 পইণ্টেৰে পুলেৰ শীৰ্ষস্থান দখল কৰি ছেমিফাইনেলত উপনীত হৈছে। ভাৰতে এতিয়ালৈকে 6 পইণ্ট লাভ কৰি মালয়েছিয়াৰ সৈতে যুটীয়াভাৱে দ্বিতীয় স্থানত আছে। প্ৰতিযোগিতাৰ ছেমিফাইনেল খেল দুখন শনিবাৰে আৰু ফাইনেল খেলখন দেওবাৰে খেলোৱা হ'ব। ভাৰতৰ গ্ৰেণ্ডমাষ্টাৰ ডম্বুৰাজু গুকেশ আজি ছিংগাপুৰ অনুষ্ঠিত বিশ্ব দগা প্ৰতিযোগিতাৰ এখন খেলত যোৱাবাৰৰ বিজয়ী চীনৰ ডিং লিৰেনৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 2:30 বজাত আৰম্ভ হ'ব। 14খন খেলৰ প্ৰতিযোগিতাখনৰ এই অন্তিমখন খেলত জয়ী হোৱা খেলুৱৈগৰাকীয়ে বিশ্ব চেম্পিয়নৰ খিতাপ লাভ কৰিব। খেলখন ড্ৰ হ'লে কাইলৈ টাই ব্ৰেকাৰ অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে 2035 চনৰ ভিতৰত ভাৰতৰ নিজা মহাকাশ ষ্টেচন হ'ব বুলি আশা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য এছিয়াক ভিত্তি হিচাপে লৈ ৰাজ কাপুৰৰ বিষয়ে এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ কাপুৰ পৰিয়ালৰ প্ৰতি আহ্বান জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে আজি নতুন দিল্লীত ইউ এ ইৰ উপ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী শ্বেখ আব্দুল্লা বিন জায়েদ অল নাহিয়ানৰ সৈতে কৌশলগত আলোচনাত মিলিত হ'ব। আফগানিস্তানৰ কাবুলত কালি সংঘটিত আত্মঘাতী বোমা আক্ৰমণত দেশখনৰ শৰণাৰ্থী বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী খলিল ৰহমান হাক্কানি নিহত হয় আৰু আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচন ফিফাই স্পেইন, পৰ্তুগাল আৰু মৰক্কোৱে যৌথভাৱে 2030 বৰ্ষৰ বিশ্বকাপ আয়োজন কৰিব বুলি ঘোষণা কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই হৈ গ'ল। নমস্কাৰ।